Ia, а как вони? বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাশ্বিংটন ডিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে, মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত কালি নতুন দিল্লীত সৰ্বভাৰতীয় পেঞ্চন আদালতৰ আয়োজন কৰা হয়। ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল নামৰ এটা সংস্থাৰ প্ৰতিবেদনত পাকিস্তানক বিশ্বৰ দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে। আৰু উত্তৰাখণ্ডত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ আজি সামৰণি পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ ট্ৰাম্পৰ সৈতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ কৌশলগত সহযোগিতা আগুৱাই লৈ যাব। তেওঁ কয় যে শ্ৰীট্ৰাম্পে উভয় দেশৰ মাজত সম্পৰ্ক সৰ্বাত্মক সম্পৰ্কলৈ উন্নীত কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত টেক্সাছৰ হাউদি মোদী আৰু গুজৰাটৰ নমস্তে ট্ৰাম্প অনুষ্ঠানৰ বিষয়ে স্মৰণ কৰে। তেওঁ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত লাভ কৰা ঐতিহাসিক বিজয়ৰ বাবে ডনাল্ড ট্ৰাম্পক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁলোকে দুয়োখন দেশৰ প্ৰগতি আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ বাবে কাম কৰি যাব। বৰ্তমানৰ সময় যুদ্ধৰ সময় নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো বিষয় কূটনৈতিকভাৱে সমাধান কৰা উচিত। ৰাষ্ট্ৰপতি ট্ৰাম্পে শান্তি ঘূৰাই অনাৰ বাবে পদক্ষেপ লোৱাক লৈ শ্ৰীমোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্বই এই ক্ষেত্ৰত ভাৰতক নিৰপেক্ষ ৰাষ্ট্ৰ বুলি গণ্য কৰে যদিও ভাৰত নিৰপেক্ষ নহয়, বৰং সদায় শান্তিৰ পক্ষতহে থিয় দি আহিছে। সাক্ষাৎকালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে শ্ৰীমোদী তেওঁৰ পুৰণি বন্ধু আৰু এগৰাকী মহান নেতা। তেওঁ কয় যে ভাৰতে আমেৰিকাৰ পৰা তেল আৰু গেছ ক্ৰয় কৰিব। শ্ৰীট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম আমেৰিকা ভ্ৰমণ। মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত বিজেপিয়ে পুনৰ চৰকাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যপালৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছে। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। অধিসূচনাত এই বুলি কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মণিপুৰৰ ৰাজ্যপালৰ পৰা এখন প্ৰতিবেদন লাভ কৰিছিল আৰু এই প্ৰতিবেদন চালি জাৰি চাই সংবিধানৰ 356 অনুচ্ছেদ অনুসৰি ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয়। ৰাজ্যখনৰ বিধানসভা সাময়িকভাৱে অকামিলা কৰি ৰখা হৈছে বুলি গৃহমন্ত্ৰালয়ৰ অধিসূচনাত প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত কালি নতুন দিল্লীত সৰ্বভাৰতীয় পেঞ্চন আদালতৰ আয়োজন কৰা হয়। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ পেঞ্চনাৰসকলৰ সৈতে মত বিনিময় কৰে আৰু ঠাইতে তেওঁলোকৰ পেঞ্চন সম্পৰ্কীয় অভিযোগসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। শ্ৰীসিঙে পেঞ্চনাৰসকলৰ অভিযোগসমূহ সমাধান নিশ্চিত কৰি তেওঁলোকৰ জীৱন ধাৰণ সুচল কৰি তোলাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে অহা 17 ফেব্ৰুৱাৰীৰ দিনৰ 11:30 বজাত মহাকাশ আৰু ভূস্থানিক প্ৰযুক্তিৰ বিষয়ত এখন অনলাইন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উদ্ভাৱক, গৱেষক, ছাত্ৰ ছাত্ৰী আৰু উদ্যোগীসকলক আহান জনোৱা হৈছে। ইয়াৰ বাবে ইতিমধ্যে যোৱা 10 ফেব্ৰুৱাৰীত অনলাইন পঞ্জীয়ন আৰম্ভ হৈছে আৰু 16 ফেব্ৰুৱাৰী পঞ্জীয়নৰ অন্তিম দিন। আগ্ৰহীসকলে এই অনলাইন কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ www.advantageassam.assam.gov.in ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত বিজয়ী প্ৰথম 3গৰাকী প্ৰতিযোগীক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। বচা বচা 100গৰাকী প্ৰতিযোগীয়ে এডভান্টেজ আছামৰ ভূস্থানিক সত্ৰত অংশগ্ৰহণৰ বাবে অহা যোৱা আৰু থকাৰ সুবিধা লাভ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল নামৰ এটা সংস্থাৰ প্ৰতিবেদনত পাকিস্তানক বিশ্ব দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে। পাকিস্তানত সকলো চৰকাৰী খণ্ড, ন্যায়পালিকা আৰু সমাজত এবিভীষিকা শিপাই থকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই সপ্তাহৰ আগভাগত প্ৰকাশ কৰা এই প্ৰতিবেদন অনুসৰি পাকিস্তান দুৰ্নীতি সচেতনতা সূচাংকত 180খন দেশৰ ভিতৰত 135 সংখ্যক স্থানত আছে। উল্লেখযোগ্য যে পাকিস্তানৰ নিৰ্বাচন আয়োগে 2022 চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক সাংসদ পদৰ বাবে অযোগ্য ঘোষণা কৰিছিল আৰু দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত আইনী ব্যৱস্থা গ্ৰহণ কৰিছিল। দুবছৰৰ পাছত শ্বৰীফ চৰকাৰৰ বিৰুদ্ধেও একেধৰণৰ অভিযোগ উত্থাপিত হৈছিল। গভীৰ অৰ্থনৈতিক সংকট দেশখনৰ বৰ্তমান পৰিস্থিতিৰ প্ৰধান কাৰক বুলি কোৱা হৈছে। দেশখনত মুদ্ৰাস্ফীতি বৃদ্ধি পোৱাৰ বাবে জনসাধাৰণে স্বাস্থ্যসেৱাকে ধৰি বুনিয়াদী আৱশ্যকতা পূৰণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু মৈত্ৰীৰাষ্ট্ৰসমূহৰ পৰা ধাৰে লোৱা ধনেৰে দেশখনৰ অৰ্থব্যৱস্থা বৰ্তি আছে। মহাকুম্ভ মেলাৰ বা বাতৰি প্ৰচাৰ কৰা কুম্ভবাণী কেন্দ্ৰই সত্য আৰু নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰাৰ ক্ষেত্ৰত থকা প্ৰচাৰ ভাৰতীৰ উদ্দেশ্যক প্ৰতিফলিত কৰিছে বুলি প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত সেহগালে প্ৰকাশ কৰিছে। প্ৰয়াগৰাজৰ কুম্ভবাণী ৰেডিঅ' কেন্দ্ৰত কালি আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীসেহগালে এই কথা প্ৰকাশ কৰে। তেওঁ কুম্ভবাণী কেন্দ্ৰৰ কাম কাজৰ শলাগ লয় আৰু কয় যে মহাকুম্ভ মেলাৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ই এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। শ্ৰীসেহগালে ছেক্টৰ ফ'ৰৰ নেনি এৰিয়েল সংগত স্থাপন কৰা আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ ষ্টুডিঅসমূহো নিৰীক্ষণ কৰে। তেওঁ এই ষ্টুডিঅসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে মহাকুম্ভ মেলাৰ বিভিন্ন দিশৰ পুংখানুপুংখ প্ৰচাৰ নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰচাৰ ভাৰতীয়ে আকাশবাণী, কুম্ভবাণী, দূৰদৰ্শন আৰু ৱেছ অতিথিৰ মাধ্যমেৰে প্ৰায় 75ৰ পৰা 100 কোটি জনসাধাৰণক সামৰি লৈছে বুলি প্ৰকাশ কৰিছে। জাৰ্মানীৰ মিউনিখৰ চেণ্ট্ৰেল ৰেল ষ্টেচনৰ সমীপত কালি এখন বাহনে একাংশ লোকক মহতিয়াই নিয়াৰ ফলত কমেও 28গৰাকী লোক আহত হয়। মিউনিখৰ মেয়ৰে জনোৱা মতে আহতসকলৰ ভিতৰত শিশুও আছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা মতে শ্ৰমিক সংঘৰ লোকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনৰ চালকজনক ইতিমধ্যে আটক কৰা হৈছে। বিশ্বৰ শীৰ্ষ ৰাজনৈতিক নেতাসকল সন্মানীয় মিউনিখ নিৰাপত্তা সন্মিলনৰ বাবে সমবেত হোৱাৰ এদিন পূৰ্বে এই দুৰ্ঘটনাটো সংঘটিত হয়। খেলৰ খবৰ। উত্তৰাখণ্ডত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ আজি সামৰণি পৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হলদ্বানীত হ'বলগীয়া সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেন্দ্ৰীয় পথ পৰিবহণ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি তথা সাংসদ পি টি উষা প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি সামৰণি অনুষ্ঠানত উপস্থিত থকাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 28 জানুৱাৰীত দেহৰাদুনৰ মহাৰাণা প্ৰতাপ ক্ৰীড়া মহাবিদ্যালয়ত এই সমাৰোহৰ শুভ উদ্বোধন কৰিছিল। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কালি জামশেদপুৰত অনুষ্ঠিত ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত জামশেদপুৰ ফুটবল ক্লাবক 2-0 গলত পৰাস্ত কৰে। নৰ্থ ইষ্ট ইউনাইটেডে ISL ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত দুয়োটা দলৰ মাজত হোৱা 6খন খেলৰ ভিতৰত এইবাৰ প্ৰথমবাৰলৈ জয়লাভ কৰে। নৰ্থ ইষ্ট ইউনাইটেড এতিয়া 21 ফেব্ৰুৱাৰীত শ্বিলঙত হ'বলগীয়া এখন খেলত বেংগালুৰু ফুটবল ক্লাবৰ সন্মুখীন হ'ব। এইপিনে প্ৰতিযোগিতাত আজি ভুৱনেশ্বৰত হ'বলগীয়া এখন খেলত ওড়িশা ফ্ৰণ্টিয়াৰ ক্লাব হায়দৰাবাদ ফ্ৰণ্টিয়াৰ ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লী অপেন টেনিছ প্ৰতিযোগিতাত ভাৰতৰ নিকি পুনাচা আৰু জিম্বাবৱেৰ কাৰ্টনি লক পুৰুষৰ ডাবল শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি দুপৰীয়া হ'বলগীয়া ছেমি ফাইনেলত যুটীটোৱে ব্ৰিটেইন ডেনমাৰ্কৰ জে ক্লাৰ্ক আৰু জোহান্ছ ইনজিলছেনৰ সন্মুখীন হ'ব। ভাৰত জিম্বাবৱেৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ প্ৰতিদ্বন্দ্বীক 6-3, 2-6, 10-5 ছেটত পৰাস্ত কৰিছিল। চলিত বৰ্ষৰ মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণৰ প্ৰথমখন খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট জায়েণ্টছৰ সন্মুখীন হ'ব। বদোদৰাত হ'বলগীয়া খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অহা 15 মাৰ্চত প্ৰতিযোগিতাৰ সামৰণি পৰিব। প্ৰতিযোগিতাত দিল্লী কেপিটেলছ, গুজৰাট জায়েণ্টছ, ইউ পি ৱাৰিয়াৰ্ছ, মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ভাগ লৈছে। যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে এইবাৰো তেওঁলোকৰ খিতাপ অক্ষুণ্ণ ৰখাৰ প্ৰয়াস কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাশ্বিংটন ডিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত কালি নতুন দিল্লীত সৰ্বভাৰতীয় পেঞ্চন আদালতৰ আয়োজন কৰা হয়। ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল নামৰ এটা সংস্থাৰ প্ৰতিবেদনত পাকিস্তানক বিশ্বৰ দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে। আৰু উত্তৰাখণ্ডত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ আজি সামৰণি পৰিব। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত।